গুড মৰ্ণিং, এইটো আকাশবাণী কহিমা ফুজিৰগা খবৰ পঢ়ি আছে সংগীতা শৰ্মা। দেশ পৰা আজি 79th ইণ্ডিপেণ্ডেন্স ডে মানি আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী পৰা দিল্লীতে আইকনিক ৰেড ফৰ্ট পৰা এইটো চেলিব্ৰেশ্যন কে আগে বঢ়াই দিবলৈ আছে। এইটো আইকনিক মনুমেণ্ট লগা ৰেম্পাৰ্ট পৰা প্ৰধানমন্ত্ৰীহে নেশ্যনেল ফ্লেগ হইষ্ট কৰি দিব আৰু দেশকে এড্ৰেছ কৰি দিব। চাল 2047 বিকশিত ভাৰত নিমিত্তে চৰকাৰ লগা ভিজন পূৰা কৰি দিবলৈ নিমিত্তে দেশ পৰা ডাঙৰ আগে কদমবিলাক বঢ়াই দি থকাৰ লগতে এইটো চাল লগা চেলিব্ৰেশ্যন লগা থিম আছে নয়া ভাৰত। নাগালেণ্ড ডে, ইণ্ডিপেণ্ডেন্স ডে লগা ষ্টেট লেভেল চেলিব্ৰেশ্যন চিভিল ছেক্ৰেটেৰিয়েট প্লাজা কহিমাতে থাকিবলৈ আছে। নাগালেণ্ড লগা চিফ মিনিষ্টাৰ নিফিৰিঅ'ৰ পৰা 79th ইণ্ডিপেণ্ডেন্স ডে লগা চেলিব্ৰেশ্যন টে আজি ফুজিঅ'তে চিফ মিনিষ্টাৰ্ছ ৰেচিডেঞ্চিয়েল কমপ্লেক্সতে নেশ্যনেল ফ্লেগ হইষ্ট কৰি দিছে। এইটো অৱসৰতে টিঅ'ৰ পৰা চিটিজেনছ খানকে গ্ৰীটিংছ জনাই দিছে। ডেপুটি চিফ মিনিষ্টাৰ ৱাই পেটন পৰাবি এইটো অৱসৰতে মানুহ খানকে গ্ৰীটিংছ জনাই দিছে। টিঅ'ৰ লগা মেছেজতে শ্ৰী পেটন পৰা ফ্ৰীডম ফাইটাৰ্ছ খান লগা কাৰেজ আৰু সাহস লগতে তাই খান লগা জেনেৰেশ্যন পৰা এইটো লেগেচি আগে বঢ়াই দিয়াকে শ্ৰদ্ধাঞ্জলি দিছে। আকাশবাণী কহিমাৰ পৰা আজি ভুজিৰতে টিঅ খান লগা অফিচ প্ৰমাইচেছতে ইণ্ডিপেণ্ডেন্স ডে মানিছে। এইটো প্ৰগ্ৰাম সময়তে হেড অফ ইঞ্জিনিয়াৰিং ডি আদাপ্ৰ পৰা নেশ্যনেল ফ্লেগ হইষ্ট কৰি দিছিলে। অফিচাৰ ষ্টাফ আৰু ছেকিউৰিটি পাৰ্চনেলছ খান পৰা এইটো চেলিব্ৰেশ্যন ডে ভাগ লৈছিলে। ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিং পৰা কৈছে পৃথিৱীতে দেখিবলৈ পাই থকা গলত লৰাই বিচতে আৰ্ম ফৰ্চেছ পৰা চলাই দিয়া অপাৰেচন সিন্ধুৰ এটা বেলেঞ্চড মিলিটাৰী জবাব হিচাপে আগে আহি যাইছে। 79th ইণ্ডিপেণ্ডেন্স ডে লগা অৱসৰতে আকাশবাণীৰ পৰা দিয়া চিপাহী খান নিমিত্তে টিঅ লগা চানদেজ টু চলজাৰ্ছ ডে শ্ৰী সিং পৰা এইটো অপাৰেচন সময়তে ইণ্ডিয়া লগা কদমবিলাকে একটা চাহী আৰু কামিয়াব মিলিটাৰী ষ্ট্ৰেটেজি লগা শ্বাইনিং এক্সাম্পল আৰু একটা নতুন ভিজন টেকনলজিকেল উন্নতি আৰু ছেল্ফ ৰিলায়েন্স ইয়া নিজে নিৰ্ভৰ হৈ যোৱা লগা এটা গ্লিম্পছ বুলি কৈ দিছে।
द्वारा उठाया गया हर कदम जो देश की शांति और स्थिरता को भंग करने की हर कोशिश के विरुद्ध होता है वही हमारे इस मूल संकल्प से प्रेरित है कि हम अपनी संप्रभुता और राष्ट्रीय सुरक्षा से किसी भी सूरत में कोई समझौता नहीं करेंगे चाहे वो किसी सीमा पार से किया गया हमला हो या देश के भीतर डर और असुरक्षा का माहौल पैदा करने की आतंकवादी साजिश हो हमारा जवाब केवल प्रतिक्रिया देना भर नहीं होता है बल्कि एक स्पष्ट संदेश होता है।
নাগালেণ্ড প্ৰদেশ কংগ্ৰেছ কমিটি NPCC পৰা টিঅ খান লগা ছাবৰ্ডিনেট ইউনিটছবিলাক লগতে যোৱাকালি কংগ্ৰেছ ভৱন কহিমাতে আৰু পুৰা ষ্টেটে ডিষ্ট্ৰিক্ট কংগ্ৰেছ কমিটি ভৱনছবিলাকতে এটা কেণ্ডেল লাইট মাৰ্চ ৰাখি দিছিলে। NPCC লগা কমিউনিকেশ্যনছ ডিপাৰ্টমেণ্ট পৰা কৈ দিছে কি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া ECI লগা হুকুম নিচেতে হালিতে বিহাৰতে চলাই দি থকা ইলেক্ট্ৰেল ৰোল লগা স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন SIR কে জোৰ পৰা নিন্দা কৰি দিয়াতে পুৰা ইণ্ডিয়া লগা কংগ্ৰেছ ইউনিটছ আৰু পাৰ্টি ৱৰ্কাৰ্ছ খান লগতে মিলি কিনা এইটো ইভেণ্ট ৰাখি দিছিলে। NPCC পৰা কৈছে কি এতিয়া লগা অৱস্থাতে SIR লাগু কৰি দিবলৈ কদম পৰা গম্ভীৰ চিন্তা ভাৱনা আগে আনি দিয়ে আৰু ফ্ৰী ফেয়াৰ আৰু ইনক্লুচিভ ইলেকশ্যন লগা ডেমক্ৰেটিক প্ৰিন্সিপলছ কে নজৰ অন্দাজ কৰি দিয়ে। বিহাৰতে SIR পলিটিকেলি মটিভেটেড আছে যোনটোকে ভোটাৰ্ছ লিষ্ট মেনিপুলেট আৰু বিয়া কৰি দিবলৈ ডিজাইন কৰি দি কিনা আছে আৰু এইটোৰ পৰা লেজিটিমেট ভোটাৰ্ছ খান লগা হক মাৰি দিয়া লগতে ভেষ্টেড পলিটিকেল ইচ্ছা থকা খানকে মদত কৰি দিব বুলি এইটোহে কৈ দিছে। বিহাৰতে SIR লগে লগে ৰখাই দিবলৈ কাৰণে CC পৰা ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াকে মাতিছে। নাগালেণ্ড লগা চিফ মিনিষ্টাৰ নিফিৰিঅ'ৰ পৰা জম্মু আৰু কাশ্মীৰ লগা 66 কিস্তৱাৰ ডিষ্ট্ৰিক্টে ক্লাউডবাৰ্ষ্ট দুৰ্ঘটনা হৈ যোৱাৰ ওপৰতে ডাঙৰ দুখ ভাৱনা জনাই দিছে। তিয়ৰ পৰা দুখতে থাকিয়া ফেমিলিজ খান নিমিত্তে মন পৰা কণ্ডলেঞ্চেছ জনাই দিছে আৰু জখম হোৱা খান জল্দি ভাল হৈ যাবলৈ কাৰণে প্ৰাৰ্থনা কৰিছে। এইটো ক্লাউডবাৰ্ষ্টতে বেছি গিনতিতে নোকচান হৈছিলে। ৰিপৰ্ট মতে 75 পৰা বেছি মানুহ খান জখম হৈছে আৰু বেছি ইতিয়া বি হাৰাই যায় কিনা আছে। নাগালেণ্ড পৰা অগষ্ট মহিনা লগা 16 পৰা 19 তাৰিখ সময়তে তুফান লগতে মিডিয়াম পৰা ভাৰী বৰষুণ চামনা কৰিবলৈ আছে। ডেপুটি কমিশ্যনাৰ আৰু ডিষ্ট্ৰিক্ট ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি ডিমাপুৰ টিনো জংশি চাং পৰা কৈছে হিল ছেক্টৰতে ভাৰী বৰষুণ পৰা ডিমাপুৰকে লৈ ল'লেণ্ড আৰু ফুট হিল ডিষ্ট্ৰিক্টবিলাকতে পানী জমা হোৱা বানপানী আৰু নদীবিলাক অভাৰফ্ল' হৈ যোৱা লগা খতৰা আনি দিয়ে। তিয় পৰা কৈছে ডিমাপুৰতে অগষ্ট 17 তাৰিখে ভাৰী বৰষুণ হ'বলৈ অনুমান আছে আৰু দুচৰা পৰা দিন বিলাক দেৱী হালকা পৰা মডৰেট বৰষুণ হবলৈ পাৰে। মানুহখানকে নদী ষ্ট্ৰীমছ আৰু ফ্লাড হৈ যাবলৈ পাৰিয়া জাগাবিলাক পৰা দূৰ থাকিবলৈ এডভাইচ কৰি দিছে। কিলে পানী পানী লগা লেভেল আচানক বঢ়ি যাওঁতে জীৱন খতৰাতে আহি যাব। ডক্টৰ টি আও ট্ৰফি 24th ইণ্টাৰ ডিষ্ট্ৰিক্ট ফুটবল চেম্পিয়নশ্বিপ 2025 লগা ফাইনেল মেচ মন আৰু নিউলেণ্ড মাজতে আজি চাম 5 বজাতে ইন্দিৰা গান্ধী ষ্টেডিয়াম কহিমাতে থাকিবলৈ আছে। চিফ মিনিষ্টাৰ নিফিৰিঅ'ৰ পৰা এইটো ইভেণ্টতে স্পেচিয়েল গেষ্ট হিচাপে যোগ দিবলৈ আছে। এইটো ফাইনেল মেচ আগেয়ে যোৱাকালি এটা ফ্ৰেণ্ডলি এক্সিবিশ্যন মেচ থাকিছিলে, যোনটোতে নাগালেণ্ড ফুটবল এছ'চিয়েচন এণ্ড এফ এ অফিচিয়েলছ খান পৰা অৰ্গেনাইজিং কমিটি কে 2-1 পৰা হাৰাই দিছিলে। ফুটবল ফ্ৰেটাৰ্নিটি লগা ইউনিটি ইয়াৰ একতাকে জনাই দি কিনা এইটো মেচ এটা ফেষ্টিভ স্পিৰিটে খেলিছিলে। এইটো লগতে আজি ফুজিৰ লগা খবৰ দিয়া শেষ কৰি আছে। শুনি থাকিবি চাম লগা নাগামিজ খবৰ 7:10 আনি দিব। আপনি খান সব লগা দিন ভাল হব বলে আশা করে আছে।